আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত 2600ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে 100ৰো অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কালিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছিল। ইপিনে মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰী বিল গাঁৱতো উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। নগাঁও জিলাতো হাতীচং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে কালি লাহিং, হুকানজান আৰু যোৰহাট কেন্দুগুৰি ভ্ৰমণ কৰি টিয়ক আৰু মৰিয়নীৰ প্ৰস্তাৱিত অস্থায়ী সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে অস্থায়ী সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ৰাজ্য মন্ত্ৰীসভাৰ অনুমোদন অনুসৰি আগষ্টৰ পৰা টিয়ক আৰু মৰিয়নীৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম কাজ আৰম্ভ হ'ব। পৰিদৰ্শনকালত আয়ুক্তগৰাকীৰ সৈতে জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগত বহু বিষয়া উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মথাউৰি নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ 32 বছৰ পাছতো ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ 25টা পৰিয়ালে ক্ষতিপূৰণ নোপোৱা বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে। বুঢ়ীদিহিং নৈৰ মথাউৰি নিৰ্মাণৰ নামত নাহৰকটীয়া ৰাজচক্ৰৰ টকোবিল গাঁৱৰ 25টা পৰিয়ালৰ অধিগ্ৰহণ হোৱা ভূমিৰ বাবদ ক্ষতিপূৰণ আদায় নিদিয়াক লৈ পৰিয়ালকেইটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত ন্যায়ালয়ে ৰাজ্য চৰকাৰক জাননী জাৰি কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা প্ৰশাসনে 1993 চনতে এই লোকসকলৰ পৰা জাননীবিহীনভাৱে 26 বিঘাৰো অধিক ভূমি অধিগ্ৰহণ কৰা বুলি পৰিয়ালসমূহে অভিযোগ তুলিছিল। চিৰাং জিলাৰ 50খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 50গৰাকী ছাত্ৰ ছাত্ৰীক কালি গুৱাহাটীৰ বিভিন্ন স্থানলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনি 2025ৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ভ্ৰমণৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্ত যতীন বৰাই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ভ্ৰমণৰ সবিশেষ অৱগত কৰে। এই অনুষ্ঠানত চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱো উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে সভাত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একোটা ফ্লাক্স প্ৰদান কৰে। শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা দলটোত এজন দণ্ডাধীশ, আৰক্ষী লোক, চিকিৎসকৰ দলসহ 2গৰাকী শিক্ষক আৰু 2গৰাকী শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ প্ৰথম ত্ৰিমাসিক বৈঠকখন কালি অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত মিতালী দুৱাৰাৰ অধ্যক্ষতাত এই বৈঠকখন অনুষ্ঠিত হয়। জিলাখনৰ শিশু যতন গৃহৰ আৱাসিক শিশুসকলৰ ভৱিষ্যতে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগৰ লগতে অন্যান্য বৃত্তিমুখী আৰু কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰিবলৈ এই বৈঠকত আহ্বান জনোৱা হয়। আনহাতে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে তেওঁলোকৰ অৱস্থাৰ অনুকূলে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰো পোষকতা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে শিশু সুৰক্ষা গৃহ, কমুদালৰ আৱাসীসকলৰ আধাৰ কাৰ্ডৰ ব্যৱস্থা শীঘ্ৰে সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ বোকাখাটত কালিৰে পৰা সৌধ অসম ৰাজ্যিক তৃতীয় বাৰ্ষিক টাইকোৱাণ্ড প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গোলাঘাট জিলা টাইকোৱাণ্ড সন্থাৰ উদ্যোগত বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চত 4দিনীয়াকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ছাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 31খন জিলাৰ 750গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত বিজয়ীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ইপিনে অহা 15, 16 আৰু 17 আগষ্ট যোৰহাটত ভাৰতীয় টাইকোৱাণ্ডৰ অন্তৰ্গত মহিলা খেলুৱৈসকলক লৈ খেলো ইণ্ডিয়া আস্মিকা লীগ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।